গীতমালা 135 অধ্যায়। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, যিহোৱাৰ নামৰ প্ৰশংসা কৰা, সেই যিহোৱাৰ ডাকবোৰ তেওঁ প্ৰশংসা কৰা। তোমালোক যিসকলে যিহোৱাৰ গৃহত আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মংগলময়। তেওঁ নামৰ উদ্দেশ্যে গীত গান কৰা, কিয়নো তেওঁ দয়াময়। কাৰণ যিহোৱাই নিজৰ বাবে জাকুবক নিজৰ অধিকাৰ স্বৰূপে ইজৰাইলক মনোনীত কৰিলে। কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান। আকাশমণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে তাকে কৰে। তেওঁ পৃথিৱীৰ সেই সীমাৰ পৰা মেঘ উঠাই আনে। তেওঁই বৰষুণৰ লগত বিজুলী ঢেৰেকনিৰ সৃষ্টি কৰে, আৰু তেওঁ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে। তেওঁই মিছৰ দেশত প্ৰথমে জন্মা সন্তানসকলক আঘাত কৰিছিল, মানুহ আৰু পশু উভয়ে প্ৰথম সন্তানক মাৰিলে। হে মিছৰ, তেওঁ তোমাৰ মাজত চীন আৰু অদ্ভুত লক্ষণবোৰ পঠালে, ফৰৌন আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে। তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে। ইমুৰিয়াবোৰৰ ৰজা চিহুন, বাছানৰ ৰজা উগক বধ কৰিলে। কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে। তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে, নিজৰ লোক ইজৰাইলক অধিকাৰৰ কাৰণে দিলে। হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী। হে যিহোৱা, তোমাৰ স্মৰণ পুৰুষানুকৰ্মেৰে স্থায়ী। কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাগবোৰক কৃপা কৰিব। জাতিসমূহৰ প্ৰতিমাবোৰ ৰূপ আৰু সোণৰ, সেইবোৰ মনুষ্য হাতৰ কাৰ্য। সেইবোৰৰ মুখ আছে কিন্তু সেইবোৰে কথা ক'ব নোৱাৰে, চকু আছে কিন্তু নেদেখে, কাণ আছে কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস প্ৰশ্বাসো নাই। সেইবোৰ নিৰ্মাণ কৰোতাসকল সেইবোৰৰেই নিচিনা, সেইবোৰত ভৰসা কৰোতা প্ৰতিজনো সেইবোৰৰেই নিচিনা। হে ইজৰাইলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা। হে হাৰুণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা। হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা। হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা। চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওক, তেওঁ জেৰুচালেমত নিবাস কৰে, তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।